নমস্কাৰ, এই আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো ৰজনা চহৰীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন, ৰাজ্যখনত শেহতীয়াভাৱে ৰিমাল ঘূৰ্ণী বতাহৰ প্ৰভাৱত ধাৰাসাৰ বৰষুণৰ ফলত কেইবাখনো জিলা প্লাবিত, নতুন দিল্লীৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জিলা প্ৰশাসনৰ সৈতে পৰিস্থিতি সন্দৰ্ভত ভাৰ্চুৱেল বৈঠক, নেৰানেপেৰা বৰষুণত ডিমা হাছাও জিলাৰ ৰেলপথত পানী জমা হোৱাৰ ফলত উত্তৰ পূব ৰেলৱেৰ কেইবাখনো ৰেলৰ যাত্ৰা বাতিল, অসম মাধ্যমিক শিক্ষা পৰিষদৰ আজি সেৱা ছাৰ্ভিছ পৰ্টেল মুকলি, নৱম দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ প্ৰতিটো গোট পৰীক্ষাৰ নম্বৰ পৰ্টেলত আপলোড কৰাটো বাধ্যতামূলক, আৰু ভাৰতৰ অংকুশিতা বড়োৰ বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰ প্ৰতিযোগিতাৰ মহিলাৰ 60 কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন। আজি সন্ধিয়া 5 বজাত নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিব। দেশৰ 7খন ৰাজ্য আৰু 1খন কেন্দ্ৰীয়শাসিত অঞ্চলৰ 57টা সমষ্টিত এই পৰ্যায়ত 1 জুনত ভোটগ্ৰহণ কৰা হ'ব। অন্তিম পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া উত্তৰ প্ৰদেশৰ বাৰাণসী সমষ্টিৰ পৰা বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া সমষ্টিসমূহত শাসক বিৰোধী উভয় দলৰ ৰাজনৈতিক নেতাসকলে প্ৰচাৰ অব্যাহত ৰাখিছে। আকাশবাণীৰ সংবাদদাতাই জনোৱা অনুসৰি প্ৰতিৰক্ষা মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ৰাজনাথ সিঙে আজি উত্তৰ প্ৰদেশৰ কুশীনগৰ, ৰবাৰ্টছগঞ্জ আৰু চান্দৌলি লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব। একেদৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে কুশীনগৰ আৰু সোণভদ্ৰা সমষ্টিত ৰোড শ্বত ভাগ ল'ব। ইপিনে সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱে আজি মহাৰাজগঞ্জ আৰু ঘুচি সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। ইপিনে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি ঝাৰখণ্ডৰ ডুমকাত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ কথা আছে। ৰাজ্যখনৰ বিজেপিৰ মুৰববী বাবুলাল মুৰাণ্ডীয়ে গোড্ডা আৰু চাহিবগঞ্জত আৰু মুখ্যমন্ত্ৰী চম্পাই চোৰেনে গোড্ডা, ডুমকা আৰু চাহিবগঞ্জত নিৰ্বাচনী সভাত ভাগ ল'ব। প্ৰধানমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে কালি ওড়িশাত নিৰ্বাচনী প্ৰচাৰ চলায়। শ্ৰীমোদীয়ে ময়ুৰগঞ্জ লোকসভা সমষ্টিৰ বডিবদাত, বালাচৰ লোকসভা সমষ্টিৰ ৰেমুনাথ আৰু কেন্দ্ৰপাৰা লোকসভা সমষ্টিৰ বাৰুৱাত 3খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পশ্চিমবংগৰ ঝাৰখণ্ড আৰু ওড়িশাৰ ভোটদাতাসকলৰ আনন্দ আৰু উৎসাহ প্ৰত্যক্ষ কৰি তেওঁ কেন্দ্ৰত তৃতীয়বাৰৰ বাবে এখন মজবুত মোদী চৰকাৰ গঠন হ'ব বুলি নিশ্চিত হৈছে। উত্তৰ প্ৰদেশতো নিৰ্বাচন হ'বলগীয়া সমষ্টিসমূহত জোৰদাৰ প্ৰচাৰ অভিযান অব্যাহত আছে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কালি ৰাজ্যখনত 4খন নিৰ্বাচনী প্ৰচাৰ সভা আৰু 1টা ৰোড শ্বত অংশগ্ৰহণ কৰে। মহাৰাজগঞ্জত 1খন সভাত ভাগ লৈ শ্ৰীশ্বাহে কয় যে বিজেপিয়ে ইতিমধ্যে হৈ যোৱা নিৰ্বাচনৰ 5টা পৰ্যায়তে 300খনতকৈও অধিক আসন লাভ কৰিব আৰু 6ষ্ঠ আৰু 7ম পৰ্যায়ৰ নিৰ্বাচনৰ পাছত এই সংখ্যা 400ৰো অধিক হোৱাৰ সম্ভাৱনা আছে। দেউৰীয়াত আন এখন সভাত ভাগ লৈ তেওঁ পাক অধিকৃত কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ বুলি মন্তব্য কৰে। তেওঁ কয় যে কেন্দ্ৰত মোদী চৰকাৰ থকাৰ বাবেই সাম্প্ৰতিক সময়ত কোনো সন্ত্ৰাসবাদীয়ে দেশত কোনো ধৰণৰ ৰাষ্ট্ৰবিৰোধী কাৰ্য কৰিবলৈ সাহস নকৰে। তেওঁ বাল্লিয়া আৰু সোণভদ্ৰাতো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বিয়লিৰ ভাগলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গাজীপুৰত 1টা ৰোড শ্বত অংশ লয়। কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে কালি বালাচুৰত এখন জনসভা সম্বোধন কৰে। সভাত তেওঁ প্ৰধানমন্ত্ৰী শ্ৰীমোদীক দুখীয়া বিৰোধী তথা কৃষক বিৰোধী বুলি উল্লেখ কৰে। তেওঁ কয় যে INDI মিত্ৰজোঁটে কেন্দ্ৰত পৰৱৰ্তী চৰকাৰ গঠন কৰিব আৰু 2 মাহৰ ভিতৰতে 30 লাখ নিবনুৱাক চাকৰিত নিয়োগ কৰিব। ৰাজ্যত শেহতীয়াভাৱে ৰিমাল ঘূৰ্ণী বতাহৰ ফলত হোৱা ধাৰাসাৰ বৰষুণে কেইবাখনো জিলাৰ গ্ৰাম্যাঞ্চল আৰু নগৰাঞ্চল প্লাবিত কৰিছে। নগাঁও, হাইলাকান্দি, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, কাছাৰ, হোজাই, গোলাঘাট, কাৰ্বি আংলং আদি জিলাৰ বহুকেইখন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। বানে কেইবাটাও পথ প্লাবিত কৰাৰ ফলত কোনো অঞ্চলত পথৰ যোগাযোগো ব্যাহত হৈ আছে। নগাঁও জিলাত কপিলী নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন অঞ্চল প্লাবিত হোৱাৰ আশংকা কৰি জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা আয়ুক্তই এটা নিৰ্দেশনাযোগে কামপুৰ ৰাজহচক্ৰৰ 39খন বিদ্যালয় আজি বন্ধ ঘোষণা কৰিছে। কৰিমগঞ্জ জিলাৰ কুচিয়াৰা, লংগাই আৰু চিমলা নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে প্ৰশাসনে সতৰ্কতা গ্ৰহণ কৰিছে। বৰাক নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে। মৰিগাঁও জিলাতো সাম্ভাব্য বান পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে স্থাপন কৰা আশ্ৰয় শিবিৰ আৰু বিভিন্ন বিভাগৰ প্ৰস্তুতি সন্দৰ্ভতো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি শেহতীয়া ঘূৰ্ণীবতাহ ৰিমালত ৰাজ্যখনত হোৱা ক্ষয় ক্ষতিৰ বুজ লয়। নতুন দিল্লীৰ অসম ভৱনৰ পৰা ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটা, এ পি ডি চি এল কৰ্তৃপক্ষ, ৰাষ্ট্ৰীয় ঘাইপথ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ তথা ক্ষতিগ্ৰস্ত জিলাসমূহৰ আয়ুক্তসকলৰ সৈতে ভিডিঅ কনফাৰেলিংযোগে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে আয়ুক্তসকলক ক্ষতিগ্ৰস্ত পৰিয়ালক যাৱতীয় সাহায্য প্ৰদানৰ লগতে উদ্ধাৰ অভিযান খৰতকীয়া কৰাৰ নিৰ্দেশ দিয়ে। তদুপৰি কুৰিচু বান্ধৰ পানী এৰাৰ সন্দৰ্ভত ভূটানৰ সৈতে বৰপেটা, চিৰাং আৰু বাক্সা জিলাৰ আয়ুক্তক যোগাযোগ ৰখাৰ নিৰ্দেশ দিয়ে, যাতে এই বান্ধৰ পানী এৰাৰ পূৰ্বে জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। ৰিমাল ঘূৰ্ণীবতাহৰ প্ৰভাৱত অসম তথা উত্তৰ পূবৰ বিভিন্ন অঞ্চলত ভালেমান ক্ষয় ক্ষতি হোৱাৰ লগতে ডিমা হাছাও জিলাত ৰেলৰ চলাচল ব্যাহত হৈছে। জিলাখনৰ পাহাৰীয়া অঞ্চলসমূহত নেৰানেপেৰা বৰষুণৰ ফলত ৰেলপথ আৰু সুৰংগ পথসমূহত পানী জমা হোৱাৰ বাবে উত্তৰ পূব ৰেলৱে কিছুসংখ্যক ৰেলৰ সেৱা বাতিল কৰাৰ লগতে কেইখনমান ৰেলৰ সেৱা আংশিকভাৱে বাতিল নাইবা যাত্ৰাৰ সময়ৰ সালসলনি কৰিছে। নিউ হাফলঙৰ পৰা বান্দৰখাললৈ ৰেলপথছোৱাত হোৱা ক্ষয় ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূব সীমান্ত ৰেলৱেৰ লামডিং শাখাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই আজি ছেবা ছাৰ্ভিচ পৰ্টেল মুকলি কৰিব। সকলো বিদ্যালয়ে নৱম আৰু দশম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীসকলক প্ৰতিটো বোৰ্ড পৰীক্ষাৰ নম্বৰ এই পৰ্টেলত আপলোড কৰাটো বাধ্যতামূলক। এই সন্দৰ্ভত ছেবাৰ সচিবে স্বাক্ষৰ কৰা জাননীখনত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ প্ৰথম গোট পৰীক্ষা, ছমহীয়া পৰীক্ষা, দ্বিতীয় গোট পৰীক্ষা আৰু বছৰেকীয়া পৰীক্ষাৰ নম্বৰ ছেবা ছাৰ্ভিচ পৰ্টেলত আপলোড কৰিবলৈ প্ৰধান শিক্ষকসকললৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে। নৱম শ্ৰেণীৰ নম্বৰসমূহ অন্তৰ্ভুক্তিৰ বাবে পৰ্টেলটো অহা 30 জুনলৈ মুকলি থাকিব। আনহাতে দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে নিৰ্দেশনাটোত কোৱা হৈছে যে নৱম শ্ৰেণীৰ পৰীক্ষাত বিদ্যালয়ে উত্তীৰ্ণ বুলি ঘোষণা কৰা ছাত্ৰ ছাত্ৰীকহে দশম শ্ৰেণীত অধ্যয়নৰ অনুমতি দিয়া হ'ব। উল্লেখযোগ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ নৱম শ্ৰেণীত প্ৰাপ্ত সকলো নম্বৰ দাখিল কৰাটো বাধ্যতামূলক। অন্যথা শিক্ষাৰ্থীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণ কৰিব নোৱাৰিব। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা 4 জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ 2024 শীৰ্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো পুৱা 9:15 পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটো নিউজ অন এআইআৰ এপ, আমাৰ ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী আৰু এক্স হেণ্ডেল @AIRNews গুৱাহাটীযোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কন্যাকুমাৰীৰ বিবেকানন্দ ৰোক মেমৰিয়েলত 45 ঘণ্টীয়া ধ্যানত বহিব। ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ বাবে 2000 নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ লগতে আনুষংগিক প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। শ্ৰীমোদীয়ে আজি সন্ধিয়াৰ পৰা 1 জুনৰ বিয়লি 3 বজালৈ ধ্যানত বহিব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীগৰাকীয়ে 2019 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ পাছতো কেদাৰনাথৰ গুহাত ধ্যানত বহিছিল। পাকিস্তানৰ কাৰাগাৰত নাবালক পুত্ৰসহ 1.5 বছৰে বন্দী হৈ থকা নগাঁৱৰ ৱাহিদা বেগম কালি ভাৰতত উপস্থিত হয়। দিল্লীৰ আৰু সীমান্ত অঞ্চল পঞ্জাৱত আইনী কাম কাজ সম্পন্ন কৰাৰ পাছতে তেওঁ 2 এদিনতে নগাঁৱৰ স্বগৃহত উপস্থিত হ'ব। মহিলাগৰাকীক 11 বছৰীয়া পুত্ৰসহ পঞ্জাৱৰ ৱাঘা সীমান্তত পাকিস্তান চৰকাৰে ভাৰতীয় কৰ্তৃপক্ষক হস্তান্তৰ কৰিছিল। উল্লেখযোগ্য যে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপতে ৱাহিদা বেগমে স্বদেশলৈ ঘূৰি আহিবলৈ সক্ষম হোৱা বুলি তেওঁৰ মাতৃয়ে জানিবলৈ দিছে। অহা 2 জুনৰ পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। কামাখ্যা মন্দিৰৰ সৰুদলৈ হিমাদ্ৰী শৰ্মাই আকাশবাণীৰ সংবাদদাতাক জনোৱা অনুসৰি 2 জুনৰ পুৱা 8:43:39 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। ইয়াৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হ'ব। অম্বুবাচীৰ সময়ছোৱাত প্ৰতি বছৰে নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যা মন্দিৰত দেশ বিদেশৰ লাখ লাখ ভক্তৰ সমাগম হয়। এইবাৰো এই মেলা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ইতিমধ্যে কামাখ্যা দেৱালয় অম্বুবাচী মেলা পৰিচালনা সমিতি গঠন কৰা হৈছে। অহা 26 জুনত অম্বুবাচী নিবৃত্তি হোৱাৰ পাছতে দেৱীক স্নান কৰোৱাৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰি দিয়া হ'ব। অহা 4 জুনত দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰ 14টা সমষ্টিত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্ৰশাসনসমূহে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে। বিভিন্ন জিলাত ভোটগণনা কাৰ্যৰ বাবে নিয়োজিত হ'বলগীয়া বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হৈছে। মাজুলীত কালি ভোটগণনাত অংশ ল'বলগীয়া 36 গৰাকী গণনা তত্বাৱধায়ক আৰু সহকাৰী গাণনিকৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। দক্ষিণ হালমৰা মানকাছৰ জিলাৰ হাতীনিমাৰীত 60 গৰাকী ভোটগণনাকাৰী বিষয়াক জিলা প্ৰশাসনৰ তৰফৰ পৰা দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত শদিয়া বিধানসভা সমষ্টিত ভোটগণনাৰ বাবে নিয়োজিত 86 গৰাকী বিষয়া কৰ্মচাৰীক কালি ভোটগণনাৰ প্ৰশিক্ষণ দিয়া হয়। অসম আন্দোলনৰ অগ্ৰণী নেতা তথা বৰপেটা পৌৰসভাৰ প্ৰাক্তন পৌৰপতি মুকুল দাসৰ কালি নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা দাসৰ মৃত্যুৰ সময়ত বয়স হৈছিল 65 বছৰ। অসম আন্দোলনৰ সময়ত আৰক্ষীৰ দ্বাৰা নিৰ্যাতিত হৈ ঘূণীয়া হোৱা দাসে পৰৱৰ্তী সময়ত সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। বৰপেটা চহৰৰ পালাংদিহাটীত বাসিন্দা দাসে সদ অসম ছাত্ৰ সন্থা ত্যাগ কৰাৰ পাছত অসম গণ পৰিষদ দলত যোগদান কৰিছিল। ভাৰতৰ অংকুশিতা বড়ো থাইলেণ্ডৰ বেংককত চলি থকা বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰ প্ৰতিযোগিতাৰ মহিলাৰ 60 কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে কালি কাজাখাস্তানৰ প্ৰতিদ্বন্দ্বীক 8-1 ফলাফলত পৰাস্ত কৰে। প্ৰতিযোগিতাত পুৰুষৰ 71 কিলোগ্ৰাম ওজন শাখাত ভাৰতৰ নিশান দেৱেও থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বীক 5-0 ফলাফলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। একেদৰে ভাৰতৰ অৰুন্ধতি চৌধাৰীয়েও মহিলাৰ 66 কিলোগ্ৰামৰ ওজন শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অৱশ্যে 92 কিলোগ্ৰামতকৈ অধিক ওজন শাখাত ভাৰতৰ নৰেন্দৰ বেৰৱাল পৰাজিত হৈছে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান আগশাৰীৰ বাতৰি কাকতত প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰিৰ চমু অৱলোকন পৱন কুমাৰ বৰাৰ পৰা।
অসমৰ ভূগৰ্ভৰ পানীত মাৰাত্মক আৰ্চেনিকৰ উপস্থিতি ধৰা পৰা বাতৰিটোক দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত বিস্তাৰিতভাৱে প্ৰকাশ কৰিছে। বাতৰিটোত উল্লেখ কৰা অনুসৰি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে দিয়া এটা নিৰ্দেশৰ ভিত্তিত কেন্দ্ৰীয় ভূ জল পৰিষদে কৰা পৰীক্ষাত অসমৰ পানীৰ 21টা নমুনাত মাত্ৰাধিক পৰিমাণৰ আৰ্চেনিক ধৰা পৰিছে। এই বিষয়ত ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন দাখিল কৰিব পৰা নাই বুলিও বাতৰিটোত প্ৰকাশ কৰিছে। লোকসভা নিৰ্বাচনৰ মাজতে সম্পত্তি বিক্ৰীৰে কেন্দ্ৰীয় চৰকাৰে 20,000 কোটি আহৰণ কৰাৰ লক্ষ্য লোৱা বাতৰিটোক অসমীয়া প্ৰতিদিন কাকতে BSNL MTNLৰ 100 টুকুৰা ভূমি ভৱন কৰিব বিক্ৰী শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কোম্পানী দুটাক পুনৰ উজ্জীৱিত কৰাৰ ৰূপৰেখা তৈয়াৰ কৰাৰ বাবে মাৰ্কিন কোম্পানীক 132 কোটি ঠিকা আবণ্টন কৰা হৈছে বুলিও বাতৰিটোত প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে নিটপুৰ পানীৰ ঢলে 4 জন লোকক উটুৱাই নিয়াৰ বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰঙানদীত প্ৰকল্পৰ পানী হঠাৎ এৰি দিয়াৰ ফলত লখিমপুৰৰ নামনিত বিভীষিকা পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি বাতৰিটোত প্ৰকাশ কৰা হৈছে। পানীত উটি যোৱা 4 জন লোকৰ ভিতৰত 1 জন লোক বৰ্তমানো সন্ধানহীন। চাইৰেনৰ ব্যৱস্থা কৰিবলৈ ৰাইজে বহুবাৰ দাবী জনাই অহাৰ পাছতো প্ৰকল্প কৰ্তৃপক্ষই কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। ৰাজ্যৰ বিভিন্ন ঠাইত বিধ্বংসী ধুমুহাৰ ক্ষতিসাধনৰ বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত বিশদভাৱে প্ৰকাশ কৰিছে। সংহাৰী ধুমুহাত ৰাজ্যত মঙলবাৰ পৰ্যন্ত 4 জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে বহুতো লোক আহত হৈছে। লগতে জনসাধাৰণৰ বিত্তৰ ক্ষতিসাধন হোৱাৰ তথ্যও বাতৰিটোত স্থান দিছে। সৰ্বকালৰ অভিলেখ ভংগৰে দিল্লীৰ তাপমাত্ৰাৰ 52.9 ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰা বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজধানী মহানগৰখনৰ মুংগেশপুৰ বতৰ বিজ্ঞান কেন্দ্ৰত বুধবাৰে ৰেকৰ্ড কৰা হয় এই অভিলেখ সৃষ্টিকাৰী তাপমাত্ৰা। কাকতখনত উল্লেখ কৰা মতে তাপমাত্ৰাৰ অভিলেখ গঢ়া দিনটোত ৰাজধানী চহৰখনত বিদ্যুতৰ চাহিদাও যথেষ্ট বৃদ্ধি হয়। অসমক ট্ৰেঞ্জিট শিবিৰ কৰি বাংলাদেশী আৰু ম্যানমাৰৰ ৰোহিংগা নাগৰিকক ভাৰতৰ বিভিন্ন ৰাজ্যত সংস্থাপিত কৰা মানৱ সৰবৰাহকাৰী চক্ৰৰ মুখ্য অভিযুক্ত জলিল মিয়াক ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই গ্ৰেপ্তাৰ কৰা বাতৰিটোক দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতখনে কুৰিচু বান্ধৰ পানী আৰু সম্পৰ্কত ভূটানেৰে যোগাযোগ ৰাখিবলৈ বৰপেটা চিৰাং বাক্সাৰ আয়ুক্তক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়া বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিসমূহৰ ভিতৰত আছে 22 জুনৰ পৰা কামাখ্যাত অনুষ্ঠিত হ'ব অম্বুবাচী মেলা। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন।
ধন্যবাদ পৱন কুমাৰ বৰা। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। লোকসভা নিৰ্বাচনৰ 7ম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন। ৰাজ্যখনত শেহতীয়াভাৱে ৰিমাল ঘূৰ্ণীবতাহৰ প্ৰভাৱত ধাৰাসাৰ বৰষুণৰ ফলত কেইবাখনো জিলা প্লাবিত। ডিমাহাচাও জিলাৰ ৰেলপথত পানী জমা হোৱাৰ ফলত উত্তৰ পূব ৰেলৱেৰ কেইবাখনো ৰেলৰ যাত্ৰা বাতিল। অসম মাধ্যমিক শিক্ষা পৰিষদৰ আজি সেৱা ছাৰ্ভিচ পৰ্টেল মুকলি আৰু ভাৰতৰ অংকুশিতা বড়োৰ বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰ প্ৰতিযোগিতাৰ মহিলাৰ 60 কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।